এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্প নিৰ্মাণ কাৰ্য উদ্বোধন। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধৰ্মীয় মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যত সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দ্বাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ NSS কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচীৰ সন্দৰ্ভত NSS কোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয় মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছো। আমি ইয়াতে নিৰ্দেশ চাইকেল চলাব ওলাই আহিছো। বিশ্ববিদ্যালয় শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যিটো ফিটনেছখিনি বজাই ৰাখিব পাৰো আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ ব্যৱস্থা কৰিছে, বিদেশত যেনেকে সকলোৱে এটা চাইকেল লৈ পেলাই অহা প্ৰৱণতা আছে, আমাৰ বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যা কৰে তাতে ইন্ধনৰো সকাহ হ'ব, যে স্বাস্থ্যও ভালকে থাকিব। আমি আজি 15 কিলোমিটাৰ দীৰ্ঘ চাইকেল যাত্ৰা এটা কৰিম ভাবিছো। গতিকে আশা কৰো সকলোৱে এই চাইকেল প্ৰৱণতাটো কৰি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।
কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয়, যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহন ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিটিচিৰ উপাধ্যক্ষ বিজীৱ গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষিকাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ পানী নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰি 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হল TMKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰি পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চল ঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক মই ধন্যবাদ দিছো আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰঙ্গাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা 5 তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল মূলৰ বিৰুদ্ধে অভিযান চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা 3 কুইণ্টল আম জব্দ কৰে। ইয়াৰ পাছত এই জব্দ কৰা আমখিনি গুৱাহাটী পৌৰ নিগমৰ জাবৰ নিষ্কাশন কৰা স্থানত নষ্ট কৰি পেলোৱা হয়। দলটোৱে এই আমৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰু অধিক অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিছে। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা, সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। এই প্ৰশিক্ষণ শিবিৰত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা বিভিন্ন সমস্যা আৰু আসোৱাহসমূহ দূৰ কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত আৰম্ভ হোৱা এগ্ৰী মেপাৰৰ দৰে প্ৰযুক্তিগত ব্যৱস্থাপনাই অনাগত দিনত কৃষিখণ্ডত এটা নতুন বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ সন্দৰ্ভত জিলা কৃষি বিষয়াগৰাকীয়ে পৰ্যালোচনা কৰি এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ আহ্বান জনায়। জিলাখনৰ যোগ্য কৃষকসকল যাতে এই কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে। আজিৰ কাৰ্যসূচীত কৃষি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।